এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং পলিং আৰু নিৰাপত্তাৰক্ষীৰ দল গন্তব্যস্থানলৈ ৰাওনা। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে আজি 7খন ৰাষ্ট্ৰৰ বিদেশী প্ৰতিনিধিৰ দলৰ অসম আগমন। যুদ্ধ বিৰতি প্ৰস্তাৱৰ প্ৰতি আমেৰিকা ইৰাণ উভয়ৰে চৰ্ত সাপেক্ষ সন্মতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। এইবাৰৰ নিৰ্বাচনত 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে 59গৰাকী মহিলা প্ৰাৰ্থী। ৰাজ্যত 2,50,00,000ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যৰ 31,386টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কেইবা শতাধিক কোম্পানী নিয়োগ কৰা হৈছে। ৰাজ্যখনৰ ভিতৰত দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে প্ৰতিটো ভোটকেন্দ্ৰতে খোৱাপানী, প্ৰস্ৰাৱগাৰ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ৰেম্পৰ ব্যৱস্থাকে ধৰি সকলো সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ লৈছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক 1,200গৰাকী ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি 5 বজাত সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছত অৰ্থাৎ ছাইলেঞ্চ পিৰিয়ড সন্দৰ্ভত 1951চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126নম্বৰ ধাৰা অনুসৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহান জনাইছে। নিৰ্বাচন আয়োগে কাইলৈ হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈও আহান জনাইছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে সামাজিক মাধ্যমত এটা বিবৃতিযোগে ভোটদান ভোটদাতাসকলৰ গণতান্ত্ৰিক দেশত মৌলিক কৰ্তব্য বুলি উল্লেখ কৰে।
আপোনালোক সকলোৱে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এগৰাকী সু নাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক, ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক।
বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা পুৱাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্বত থকা নিৰাপত্তাৰক্ষী EVMসহ কৰ্তব্যস্থানলৈ ৰাওনা হৈছে। কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে কৰ্তব্যত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল পুৱা 7 বজাত EVMসহ ভোটগ্ৰহণৰ বাবে কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। কাছাৰ জিলাৰ নিৰ্বাচন বিষয়া আয়ুষ গাৰ্গৰ উপস্থিতিত নিজ নিজ দায়িত্ব গ্ৰহণ কৰি নিৰাপত্তাৰক্ষীসহ সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ তেওঁলোক ৰাওনা হয়। কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিত মুঠ 13,81,903গৰাকী ভোটদাতা আছে। জিলাখনত মুঠ 1,732টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাই ভোটদান কৰিব পাৰিব। ইয়াৰে 95টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। হাইলাকান্দি জিলাতো নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলাখনত বিশেষ ব্যৱস্থা লোৱা হৈছে। জিলাখনত কেইবাটাও স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে জিলাখনত অতিৰিক্তভাৱেও নিৰাপত্তা বাহিনীৰ কেইবাটাও কোম্পানী নিয়োগ কৰা হৈছে।
देखिए इस बार 9 अप्रैल को चुनाव है। इस बार भारी मात्रा में सिक्योरिटी डिप्लॉयमेंट किया गया है। बहुत ही दुरुस्त है हमारा सिक्योरिटी अरेंजमेंट। हमारे पास 21 कंपनीज आया है CAPF का, जिसके अंदर CRPF का कंपनी है, BSF का कंपनी है, SSB का कंपनी है। हम सभी मतदाताओं से रिक्वेस्ट करते हैं कि भारी मात्रा में आके आप लोग वोट दीजिए।
কাইলৈ হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰাপত্তাৰক্ষীয়ে কেইবাখনো জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল বন্ধ কৰি দিছে। বিশেষকৈ সীমান্ত অঞ্চলসমূহত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰাৰ লগতে অঞ্চলসমূহত তদাৰক কৰি থকা হৈছে। এই সময়ছোৱাত যাতে স্পৰ্শকাতৰ অঞ্চলসমূহত কোনোধৰণৰ কুটাঘাতৰ লগতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 6টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল পুৱাই দূৰণিবতীয়া অঞ্চললৈ ৰাওনা হৈছে। জিলাখনত মুঠ 10,41,935গৰাকী ভোটদাতা আছে। জিলাখনত মুঠ 1326টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 300তকৈ অধিক ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবে মুঠ 825টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহলৈ পুৱাৰে পৰা বিষয়াসকল ৰাওনা হৈছে। জিলাখনৰ 55টা দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াসকল নাৱেৰে যাত্ৰা কৰিছে। গোৱালপাৰাত 3টা বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰশাসন সাজু হৈছে। জিলাখনত মুঠ 1010টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে 72টা ভোটগ্ৰহণ কেন্দ্ৰ অসম মেঘালয় সীমান্ত অঞ্চলত আৰু 48টা ভোটগ্ৰহণ কেন্দ্ৰ নৈপৰীয়া চৰ অঞ্চলত স্থাপন কৰা হৈছে। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা 8,06,815। ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা বিষয়াসকলে কেন্দ্ৰলৈ যাবলৈ পুৱাৰে পৰা প্ৰস্তুতি চলাইছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা প্ৰিজাইডিং বিষয়া পলিং বিষয়াসকল ই ভি এমসহ পুৱাৰে পৰা কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জিলাখনত ভোটদাতাৰ সংখ্যা হৈছে 10,49,644। এই 5টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে 1218টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। কামৰূপ জিলাত 6টা বিধানসভা সমষ্টিত 1555টা কেন্দ্ৰত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰে 300টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা আৰু 15টা ভোটগ্ৰহণ কেন্দ্ৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ দ্বাৰা পৰিচালনা কৰিবলৈ প্ৰশাসনে সিদ্ধান্ত লৈছে। ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ধেমাজি জিলাৰ 3টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে বিষয়াসকলৰ লগতে নিৰাপত্তাৰক্ষীৰ দল ৰাওনা হৈছে। জিলাখনত এইবাৰ মুঠ 3,264গৰাকী বিষয়া কৰ্মচাৰী ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োগ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে আজি বিদেশী প্ৰতিনিধিৰ এটা দল অসমত উপস্থিত হ'ব। এংগোলা, ইজিপ্ত, পৰ্টুগাল, মেক্সিকো, শ্ৰীলংকা, বেনিন আৰু ক্ৰোৱেছিয়াকে ধৰি 7খন দেশৰ 15গৰাকী প্ৰতিনিধি আৰু নিৰ্বাচন আয়োগৰ 3গৰাকী বিষয়াৰে গঠিত দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে লগতে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সামগ্ৰী কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কক্ষসমূহ পৰিদৰ্শন কৰিব। দলটোৱে কাইলৈ ভোটগ্ৰহণৰ দিনা বিভিন্ন জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি ভোটদান প্ৰক্ৰিয়া, নিৰাপত্তা ব্যৱস্থা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ বুজ ল'ব। বিধানসভা নিৰ্বাচন উপলক্ষে আমাৰ সমষ্টি অৱলোকনত শুনক কলিয়াবৰ সমষ্টিৰ অৱলোকন।
অসমৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে কলিয়াবৰ সমষ্টি। কাইলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসম গণ পৰিষদৰ কেশৱ মহন্ত, ৰাইজৰ দলৰ প্ৰদীপ কুমাৰ বৰুৱা আৰু অন্য দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড় আৰু জ্যোতিষ্কৰ ৰঞ্জন গোস্বামীয়ে সমষ্টিটোৰ পৰা নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে। সমষ্টিটোত মুঠ 188,982গৰাকী ভোটদাতাই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত 49.7% পুৰুষ আৰু 50.3% মহিলা ভোটদাতা। সমষ্টিটোত 6গৰাকী তৃতীয় লিংগৰ ভোটদাতাও আছে। সমষ্টিটোত নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে মুঠ 245টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে 2021 চনত মুঠ 4গৰাকী প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ ভিতৰত অসম গণ পৰিষদৰ কেশৱ মহন্তই 73,677টা ভোট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল। বিগত নিৰ্বাচনত সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰশান্ত কুমাৰ শইকীয়াই মুঠ ভোটৰ 36.6% অৰ্থাৎ 44,957টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। এইবেলি অগপ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ মাজত সমষ্টিটোত মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। নগাঁৱৰ পৰা আকাশবাণীৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ।
নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, এম জি এনৰেগাৰ জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। ভোটাৰ পৰিচয় পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে ভোটদাতাগৰাকীৰ পৰিচয় সাব্যস্ত কৰাত সমস্যা হলে তেওঁ উল্লেখিত 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাব পাৰিব। ৰাজ্যত কাইলৈ হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে গুৱাহাটী ৰেল ষ্টেচন, কামাখ্যা ৰেল ষ্টেচন আৰু মহানগৰীৰ বাছ আস্থানসমূহত অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটীৰ কৰ্মসূত্ৰে থকা লোকসকল ভোটদানৰ বাবে ইতিমধ্যে নিজ নিজ অঞ্চললৈ ৰাওনা হৈছে। নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনসমূহে নিৰ্বাচনৰ বাবে বাহনসমূহ অধিগ্ৰহণ কৰাত বাছৰ নাটনিৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা খানাপাৰা, জালুকবাৰী, আদাবাৰী আদি বাছ আস্থানসমূহত যথেষ্ট যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে। দূৰণিবতীয়া বাছ চলাচলৰ ক্ষেত্ৰতো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। আমেরিকা যুক্তরাষ্ট্রৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণে হৰমুজ প্ৰণালীৰে জাহাজ চলাচল অব্যাহত ৰখাৰ অনুমতি প্ৰদান কৰিলে তেওঁ দেশ দুখনৰ মাজৰ প্ৰস্তাৱিত দুসপ্তাহৰ যুদ্ধ বিৰতিৰ বাবে সন্মত বুলি প্ৰকাশ কৰিছে। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমযোগে কয় যে দুয়ো দেশ দ্বিপাক্ষিক যুদ্ধ বিৰতিৰ বাবে সন্মত হোৱা উচিত। তেওঁ লগতে আমেৰিকাই ইয়াৰ সামৰিক লক্ষ্যত উপনীত হোৱা আৰু সংঘৰ্ষৰ শীঘ্ৰে অৱসান ঘটিব বুলি দাবী কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি দিয়াকে ধৰি অন্য দাবীসমূহৰ প্ৰতি সন্মতি প্ৰকাশ নকৰিলে পাৰমাণৱিক প্ৰকল্পৰ লেখীয়া গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ব বুলি সকীয়াই দিছিল। তেওঁ ইয়াৰ বাবে ভাৰতীয় সময় অনুসৰি আজি পুৱা 5:30 বজা বান্ধি দিছিল। ইপিনে ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘছিয়ে দেশখনৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰিলেহে তেওঁলোক যুদ্ধ বিৰতিৰ প্ৰতি সন্মত হ'ব বুলি ঘোষণা কৰিছে। তেওঁ কয় যে এনে হলে দুসপ্তাহেৰে হৰমুজ প্ৰণালীৰে নিৰাপদ আহ যাহ সম্ভৱ হৈ উঠিব। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত পলিং এজেণ্টৰ আসনৰ ব্যৱস্থা সন্দৰ্ভত কোনো নতুন নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে। ভোটগ্ৰহণৰ দিনটোত বিভিন্ন ৰাজনৈতিক দলৰ পলিং এজেণ্টক ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বহিবলৈ দিয়া নহ'ব বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে আয়োগে এই বিষয়ে উল্লেখ কৰে। পলিং এজেণ্ট সম্পৰ্কীয় বৰ্তমানৰ সকলো নিৰ্দেশনা কোনো পৰিৱৰ্তন নোহোৱাকৈ বলৱৎ হৈ থাকিব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 27 ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 151 ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 9টা উইকেট হেৰুৱাই 123 ৰানহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পৰাৰ বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অসমতো বিহাৰৰ ভোট চুৰি কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা, বহিৰাজ্যৰ পৰা আহিছে হেজাৰ হেজাৰ লোক শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসম আৰক্ষীয়ে পৱন খেৰাক বিচাৰি দিল্লীত অভিযান চলোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি, আমাৰ অসম, দ্য চেণ্টিনেল, দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ চাৰ্জ হিয়াৰিং আজি সম্পন্ন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাজ্যিক বিজেপিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে গোচৰ তৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জোনবাৰী চাৰিওফালে এপাক মাৰি চাৰিগৰাকী মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাৰ বাতৰিক ইতিহাস সৃষ্টি কৰি উভতিছে আৰ্টেমিছ টু শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰিণিকী ভূঞাৰ নামত কংগ্ৰেছে প্ৰকাশ কৰা 3খন বিদেশী ৰাষ্ট্ৰৰ পাছপৰ্ট ভুৱা বুলি কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে কৰা দাবীৰ জেৰ টানি এটা বাতৰি প্ৰকাশ কৰিছে।
বতৰ বিজ্ঞান বিভাগে কাইলৈ আৰু পৰহিলৈ ৰাজ্যৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মধ্য অসম আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 1.5 কিলোমিটাৰৰ পৰা 3.1 কিলোমিটাৰ ওপৰৰ বায়ুমণ্ডলত নিম্ন চাপৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং পলিং বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ দল গন্তব্য স্থানলৈ ৰাওনা। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ উদ্দেশ্যে আজি 7খন ৰাষ্ট্ৰৰ বিদেশী প্ৰতিনিধিৰ দলৰ অসম আগমন। যুদ্ধবিৰতি প্ৰস্তাৱৰ প্ৰতি আমেৰিকা, ইৰাণ উভয়ৰে চৰ্ত সাপেক্ষ সন্মতি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।